মথি অধ্যায় চাৰি। তেতিয়া যীশু চৈতানৰ দ্বাৰাই পৰীক্ষিত হবলৈ তেওঁক আত্মাৰ দ্বাৰাই অৰণ্যলৈ নিয়া হল। তাতে দুকুৰি দিন দুকুৰি ৰাতি লঘোণে থাকিলত পাছে তেওঁৰ ভোক লাগিল। তেতিয়া পৰীক্ষকে ওচৰলৈ আহি তেওঁক কলে,
তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়া।
তাতে তেওঁ উত্তৰ দি কলে,
মানুহ কেৱল পিঠাৰেই নিজীৱ, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীৱ, এইবুলি লিখা আছে।
তেতিয়া চৈতানে তেওঁক পবিত্ৰ নগৰলৈ নি ধৰ্মধামৰ কলচীৰ ওপৰত থৈ তেওঁক কলে,
তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে নিজকে তললৈ পেলাই দিয়া, কিয়নো লিখা আছে, তেওঁ নিজৰ দূতবিলাকক তোমাৰ অৰ্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিৰত খুন্দা নাখায়, এই নিমিত্তে তেওঁবিলাকে তোমাক হাতেৰে দাঙি ধৰিব।
যীশুৱে তাক কলে,
তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এইবুলিও লিখা আছে।
আকৌ চৈতানে তেওঁক অতি ওখ পৰ্বতলৈ নি জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্যও দেখুৱালে আৰু তেওঁক কলে,
তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা তেন্তে এই সকলোকে তোমাক দিম।
তেতিয়া যীশুৱে তাক কলে,
গুচি যোৱা চৈতান, কিয়নো তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা, এইবুলি লিখা আছে।
তেতিয়া চৈতানে তেওঁক এৰিলে আৰু চোৱা স্বৰ্গদূতবিলাকে আহি তেওঁক শুশ্ৰূষা কৰিলে। পাছে জোহন সমৰ্পিত হোৱাৰ কথা শুনি তেওঁ গালিললৈ গ'ল আৰু নাচৰত এৰি জবুলুন আৰু নপ্তালীৰ সীমাত সমুদ্ৰৰ তীৰত থকা কফৰনাহুমলৈ গৈ বাস কৰিলে। যীশয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল,
জবুলুন দেশ আৰু নপ্তালী দেশ, সমুদ্ৰৰ ওচৰৰ পথ আৰু জৰ্দনৰ সিপাৰে থকা অঞ্চল, পৰজাতিবিলাকৰ গালিল, অৰ্থাৎ যিবিলাক অন্ধকাৰত বহি আছিল তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে, আৰু যিবিলাক মৃত্যুৰ দেশ আৰু ছায়াত বহি আছিল তেওঁবিলাকৰ ওপৰত জ্যোতি উদয় হ'ল।
সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। সেই কালৰে পৰা যীশুৱে ঘোষণা কৰিবলৈ ধৰিলে,
মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল।
পাছে তেওঁ গালিল সাগৰৰ তীৰত ফুৰোতে দুজন ভাই ককাই, অৰ্থাৎ চিমোন যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল বোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল। তাতে তেওঁ তেওঁলোকক কলে,
মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম।
তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল আৰু তেওঁ তাৰ পৰা আগুৱাই গৈ আন দুজন ভাই ককাই, অৰ্থাৎ চিবদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক জোহনক, তেওঁলোকৰ বাপেক চিবদিয়ে সৈতে নাৱত নিজৰ নিজৰ জাল বাতি থকা দেখি তেওঁলোককো মাতিলে। তাতে তেওঁলোকেও তেতিয়াই নাও আৰু নিজৰ বাপেককো এৰি তেওঁৰ পাছে পাছে গ'ল। পাছে যীশুৱে গোটেইখন গালিল দেশত ফুৰি ফুৰি তেওঁবিলাকৰ নামঘৰবোৰত উপদেশ দি ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি মানুহবিলাকৰ সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিলে। তাতে তেওঁৰ খ্যাতি চিৰিয়া দেশখনতে ব্যাপিল আৰু ভূতে পোৱা, আঁৱৰীয়া, জঠৰ ৰোগী আদি কৰি নানাবিধ ৰোগত আৰু যাতনাত পৰা ৰোগীবিলাকক তেওঁৰ ওচৰলৈ আনিলত তেওঁবিলাকক সুস্থ কৰিলে। তাতে গালিল, ডিকাপলি, জেৰুচালেম আৰু জিহুদিয়াৰ পৰা আৰু জৰ্দনৰ সিপাৰৰ পৰাও বহু মানুহৰ দল তেওঁৰ পাছে পাছে গ'ল।